শ্ৰী কল্যাণ ৰায় চুৰানা সংক্ষিপ্ত বৃত্তান্ত। 1965 চনৰ 13 ডিচেম্বৰত জন্ম হয়। 1988 চনত বাণিজ্য মেনেজমেণ্ট একাউণ্টেঞ্চি এণ্ড টেক্সেশ্যন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। 1991 চনত তেওঁ আইনৰ স্নাতক ডিগ্ৰী LLB লাভ কৰে। 1992 চনৰ 14 আগষ্টত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ইয়াৰ অধীনৰ নিম্ন আদালতসমূহত আইনৰ বিভিন্ন ক্ষেত্ৰত ওকালতি কৰাৰ উপৰিও কলকাতা আৰু নতুন দিল্লীৰ বিভিন্ন আদালত আৰু ন্যায়াধীকৰণত ওকালতি কৰিছিল। 2016 চনৰ 15 নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। 12 নৱেম্বৰ 2018 তাৰিখৰ পৰা তেওঁ স্থায়ী ন্যায়াধীশ হিচাপে কৰ্মৰত।